ఆకాశవాణి. বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে বিগত কেইটামান বছৰত বাওঁপন্থী সন্ত্ৰাসবাদ নিয়ন্ত্ৰণত যথেষ্ট সাফল্য অৰ্জন কৰিব পৰা গৈছে আৰু এই যুঁজ সম্প্ৰতি নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙে কৈছে যে ৰাজ্যখনত উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৈছে যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰতিনিধিত্ব থকা উচিত। ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ' ৰেট পূৰ্বৰ 6.50% অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ভাৰতে কালি চীনৰ হাংছুত অনুষ্ঠিত এছিয়ান গেমছত এটা সোণ, দুটা ৰূপ আৰু 6টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে বিগত কেইটামান বছৰত বাওঁপন্থী সন্ত্ৰাসবাদ নিয়ন্ত্ৰণত যথেষ্ট সাফল্য অৰ্জন কৰিব পৰা গৈছে আৰু এই যুঁজ সম্প্ৰতি নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে। নতুন দিল্লীত কালি বাওঁপন্থী সন্ত্ৰাসবাদ সম্পৰ্কীয় এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। বাওঁপন্থী সন্ত্ৰাসবাদ প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী আৰু সংশ্লিষ্ট বিষয়াসকলে বৈঠকত অংশগ্ৰহণ কৰে। এই উপলক্ষে শ্ৰীশ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু বাওঁপন্থী সন্ত্ৰাসবাদ প্ৰভাৱিত ৰাজ্যসমূহৰ সহযোগত 2022-23 বৰ্ষত এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিব পৰা গৈছে। এয়া পৰৱৰ্তী দুবছৰত বাওঁপন্থী সন্ত্ৰাসবাদ পুলিয়ে পোখাই উৎখাত কৰাৰ সংকল্প লোৱাৰ বছৰ বুলি তেওঁ উল্লেখ কৰে। শ্ৰীশ্বাহে কয় যে 2019 চনৰে পৰাই সন্ত্ৰাসবাদী সক্ৰিয় হৈ থকা এলেকাৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। তেওঁ কয় যে প্ৰভাৱিত এলেকাসমূহত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ 195টা নতুন শিবিৰ স্থাপন কৰা হৈছে আৰু 44টা নতুন শিবিৰ স্থাপনৰ দিহা কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ শূন্য সহনশীলতাৰ নীতিৰ বাবে বিগত 4 দশকৰ ভিতৰত 2022 বৰ্ষত আটাইতকৈ কম হিংসা আৰু মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। 2014-2023 চনৰ তুলনাত বাওঁপন্থী সন্ত্ৰাসবাদজনিত হিংসাম্মক ঘটনা 52% অধিক হ্ৰাস পাইছে বুলি শ্ৰীশ্বাহে প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি উত্তৰাখণ্ডলৈ যাব। এই ভ্ৰমণকালত শ্ৰীশ্বাহে টেহৰী জিলাৰ নৰেন্দ্ৰ নগৰত হ'বলগীয়া কেন্দ্ৰীয় আঞ্চলিক পৰিষদৰ 24 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰাৰ কথা আছে। পাছত গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ৰাজধানী ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত আয়োজিত 49 সংখ্যক সৰ্বভাৰতীয় আৰক্ষী বিজ্ঞান মহাসভাত ভাগ ল'ব। এই মহাসভাত 5G প্ৰযুক্তি, অভ্যন্তৰীণ সুৰক্ষা আৰু সামাজিক মাধ্যমৰ প্ৰত্যাহ্বানৰ যুগত আইন শৃংখলা বৰ্তাই ৰখাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰৰ পৃষ্ঠপোষকতাত এই মহাসভাৰ আয়োজন কৰা হৈছে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙে কৈছে যে ৰাজ্যখনত উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে আৰু উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত লোকসকলৰ স্বাভাৱিক জীৱন সুনিশ্চিত কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছে। মুখ্যমন্ত্ৰী টামাঙে কালি তিস্তা নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত সৃষ্টি হোৱা আকস্মিক বানত ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰে আৰু বানত নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ 4,00,000 টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। ইপিনে কেন্দ্ৰীয় চৰকাৰে ছিকিমত আকস্মিক বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় দল গঠন কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কৈছে যে দলটোৱে শীঘ্ৰেই ৰাজ্যখনৰ প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰিব আৰু দলটোৰ মূল্যায়নৰ ভিত্তিত ছিকিমলৈ অতিৰিক্ত কেন্দ্ৰীয় সাহায্যত অনুমোদন দিয়া হ'ব। কেন্দ্ৰীয় চৰকাৰে লগতে বান প্ৰভাৱিত ছিকিমলৈ প্ৰায় 45 কোটি টকাৰ দুৰ্যোগ সাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ৰাজ্যখনত আকস্মিক বানৰ ফলত 26 জন লোকে প্ৰাণ হেৰুৱাইছে আৰু সেনা জোৱানসহ 142 জন লোক এতিয়াও সন্ধানহীন হৈ আছে। নৱম G20 ৰাষ্ট্ৰগোষ্ঠীৰ সংসদৰ অধ্যক্ষৰ অভিৱৰ্তন চমুকৈ P20 অহা 13 আৰু 14 অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে G20ৰ অন্তৰ্গত P20 হৈছে G20 দেশসমূহৰ সংসদৰ অধ্যক্ষসকলৰ এটা আলোচনা গোট আৰু ইয়াৰ লক্ষ্য হৈছে গোলকীয় শাসন ব্যৱস্থাত সংসদীয় মাত্ৰা সুনিশ্চিত কৰা। P20ৰ মূল বিষয়বস্তু হৈছে এখন পৃথিৱী, এটা পৰিয়াল আৰু এটা ভৱিষ্যতৰ বাবে সংসদ। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰে যে এই গোলকীয় কাৰ্যসূচীত সংসদৰ 25 গৰাকী অধ্যক্ষ, 10 গৰাকী উপাধ্যক্ষৰ লগতে আন 50 গৰাকী সাংসদে অংশগ্ৰহণ কৰিব। তেওঁ লগতে কয় যে এই অনুষ্ঠানতেই আফ্ৰিকীয় সংসদৰ অধ্যক্ষই পোনপ্ৰথমবাৰৰ বাবে জি টুৱেণ্টিৰ কোনো বৈঠকত অংশগ্ৰহণ কৰিব। অভিৱৰ্তনখনত চাৰিটা সত্ৰ আয়োজিত হ'ব আৰু উদ্বোধনী সত্ৰত গণতন্ত্ৰৰ শক্তিৰ সন্দৰ্ভত চৰ্চা কৰা হ'ব। আন সত্ৰসমূহত জলবায়ু পৰিৱৰ্তন, স্বাস্থ্য, শিক্ষা, কৃষি তথা শক্তিখণ্ডৰ ওপৰত গভীৰ পৰ্যালোচনা কৰা হ'ব বুলি শ্ৰীবিৰলাই প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৈছে যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰতিনিধিত্ব থকা উচিত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ৰাষ্ট্ৰকেইখনৰ গুৰুত্ব বৃদ্ধি কৰা উচিত। ছোচিত কালি ভল্ডাই ইণ্টাৰনেশ্যনেল ডিছকাশ্যন ক্লাবৰ এখন পূৰ্ণাংগ বৈঠকক সম্বোধন কৰি শ্ৰীপুটিনে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বছৰি বছৰি অধিক শক্তিশালী হৈ আছে। তেওঁ কয় যে নিজ সামৰ্থ্যৰ বলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ স্থান দখল কৰা আৰু প্ৰধান আন্তঃৰাষ্ট্ৰীয় বিষয় নিষ্পত্তিৰ সম্ভাৱনা বহন তথা প্ৰভাৱিত কৰা এনে দেশক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰতিনিধিত্ব প্ৰদান কৰা উচিত। বৰ্তমান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত 5খন স্থায়ী সদস্য ৰাষ্ট্ৰ আৰু 10খন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে। অস্থায়ী সদস্য ৰাষ্ট্ৰসমূহক বিশ্ব সংস্থাটোৰ সাধাৰণ সভাই দুবছৰৰ বাবে নিৰ্বাচিত কৰে। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভিতৰত ৰাছিয়া, ব্ৰিটেইন, চীন, ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আছে। ভাৰতীয় ৰিজাৰ্ভ বেংক RBIৰ মুদ্ৰানীতি কমিটীয়ে ৰেপ ৰেট অৰ্থাৎ RBIয়ে বাণিজ্যিক বেংক অথবা বিত্তীয় প্ৰতিষ্ঠানসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ পূৰ্বৰ 6.50%তেই অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুম্বাইত কালি অনুষ্ঠিত মুদ্ৰানীতি কমিটীৰ বৈঠকৰ অন্তত RBIৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে কমিটীয়ে সৰ্বসন্মতিক্ৰমে ৰেপ' হাৰ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতি অনুসৰি স্থূল অৰ্থনৈতিক আৰু বিত্তীয় ঘটনাক্ৰমৰ পুংখানুপুংখ মূল্যায়নৰ অন্তত একেৰাহে চতুৰ্থবাৰৰ বাবে ঘাই ঘাই সুদৰ হাৰসমূহ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি SGF অৰ্থাৎ স্থায়ী জমা সুবিধাৰ হাৰ 6.25% আৰু MSF অৰ্থাৎ প্ৰান্তীয় স্থায়ী সুবিধাৰ হাৰ 6.75% অপৰিৱৰ্তিত থাকিব। বিবৃতিটোত লগতে বিলাহী আৰু অন্য শাক পাচলিৰ মূল্য বৃদ্ধিৰ বাবে জুলাইত মুদ্ৰাস্ফীতি ঊৰ্ধগামী হোৱা বুলি উল্লেখ কৰা হৈছে। আগষ্টত এই মুদ্ৰাস্ফীতি আংশিকভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হয়। ছেপ্টেম্বৰত মূল্য কম হোৱাৰ বাবে মুদ্ৰাস্ফীতি তললৈ নামে। ভাৰতে কালি চীনৰ হাংচুত অনুষ্ঠিত এছিয়ান গেমছত এটা সোণ, দুটা ৰূপ আৰু 6টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰতে পুৰুষৰ হকীৰ ফাইনেলত জাপানক 5-1 গ'লৰ ব্যৱধানত পৰাভূত কৰি সোণৰ পদক হস্তগত কৰে। এই জয়ৰ সুবাদত ভাৰতীয় হকী দলটোৱে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে। আনহাতে ব্ৰিজত ভাৰতীয় পুৰুষ দলে হংকঙক পৰাভূত কৰি ৰূপৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে পুৰুষৰ আৰ্চাৰী ৰিকাৰ্ভ শিতানৰ দলীয় শাখাত দক্ষিণ কোৰিয়াৰ হাতত পৰাজিত হৈ ৰূপৰ পদকত সন্তুষ্ট থাকিবলগীয়া হয়। মহিলাৰ আৰ্চাৰী এই শিতানত ভাৰতে ভিয়েটনামক 6-2 ফলাফলত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। একেদৰে ভাৰতৰ মহিলা দলে চেপাকটাক্ৰ ছেমি ফাইনেলত থাইলেণ্ডৰ হাতত পৰাভূত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতে কালি মল্লযুঁজত 3টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰে। ছনমে মহিলাৰ 62 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত চীনৰ লং জিয়াৰ হাতত 7-5 ফলাফলত পৰাভূত হৈ ব্ৰঞ্জৰ পদক হস্তগত কৰাৰ বিপৰীতে সতীৰ্থ খেলুৱৈ কিৰণ বিষ্ণয়ো মহিলাৰ 76 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত মংগোলিয়াৰ গানবাটক 6-3 ফলাফলত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইপিনে পুৰুষৰ 57 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত অমনে চীনৰ লু মিংঘুক 11-0 ফলাফলত পৰাস্ত কৰি দেশৰ হকে ব্ৰঞ্জৰ পদক লাভ কৰে। একেদৰে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত এইচ এছ প্ৰণয়ে চীনৰ লি শ্ৰী ফেঙৰ হাতত 2-0 ফলাফলত পৰাভূত হৈ ব্ৰঞ্জৰ পদকত সন্তুষ্ট থাকিবলগীয়া হয়। বেডমিণ্টনৰ ডাবলছত চিৰাগ চেট্টী আৰু সাত্বিক ছাইৰাজ ৰংকিৰে দ্বি বিটিতে মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাজিত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। ইপিনে ভাৰতে পুৰুষৰ ক্ৰিকেটৰ ছেমি ফাইনেলত বাংলাদেশক 9-0 পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ভাৰত আজি ফাইনেলত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 11:30 বজাত আৰম্ভ হ'ব। ভাৰতৰ পুৰুষ কাবাডী দলেও পাকিস্তানক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে এইবাৰ এছিয়ান গেমছত এতিয়ালৈকে 22টা সোণ, 34টা ৰূপ আৰু 39টা ব্ৰঞ্জসহ মুঠ 95টা পদক লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে বিগত কেইটামান বছৰত বাওঁপন্থী সন্ত্ৰাসবাদ নিয়ন্ত্ৰণত যথেষ্ট সাফল্য অৰ্জন কৰিব পৰা গৈছে আৰু এই যুঁজ সম্প্ৰতি নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙে কৈছে যে ৰাজ্যখনত উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে আৰু ভাৰতে কালি চীনৰ হাংচুত অনুষ্ঠিত এছিয়ান গেমছত 1টা সোণ, 2টা ৰূপ আৰু 6টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।